وقل الحمد لله الذي لم يتخذ ولدا ولم يكن له شريك في الملك ولم يكن له ولي من الذل وكبره تكبيرا.
أركوا حقل برهن كاكب الله ري যিজনে কোনো সন্তান গ্ৰহণ কৰা নাই আৰু তেওঁৰ সাৰ্বভৌমত্বত কোনো অংশীদাৰো নাই, লগতে তেওঁ দুৰ্দশাগ্ৰস্তও নহয় যে তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ'ব, সেয়ে তুমি সসম্ভ্ৰমে তেওঁৰ মাহাত্ম্য ঘোষণা কৰা।